ৰিজপুৰ হৰদীয়া কাহি শুন টুটি গৈ খটিয়া ছটক গৈল পাতি ৰিজপুৰ হৰদীয়া কাহি ফেল বইল ডাক্তৰ কে দবৈয়া ননদী ফেল বইল ডাক্তৰ কে দবৈয়া ননদী হল হেল হে বখলা কৰি হৈয়া ননদী কৰি হৈয়া ননদী ও কৰি হৈয়া ননদী ও কৰি হৈয়া ননদী লয়ে লয়ে বখলা কৰি হৈয়া ননদী লয়ে লয়ে বখলা কৰি হৈয়া ননদী কা কহি ঝরা বাবা তানি